এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি আই আই টি গুৱাহাটীৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰথমে উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তি ক্লাষ্টাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই কেন্দ্ৰটোৱে উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৱেষণা, উদ্ভাৱন আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলি শ্ৰীসিন্ধিয়াই তেওঁৰ ভাষণত উল্লেখ কৰে। তেওঁ লগতে সমগ্ৰ উত্তৰ পূবত বিজ্ঞান মানসিকতা প্ৰসাৰৰ ক্ষেত্ৰতো এই কেন্দ্ৰই গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব বুলি মত প্ৰকাশ কৰে।
Inauguration of the NEST cluster, Northeast Science and Technology Cluster in IIT Guwahati. It will be a huge platform on the basis of which four verticals, entrepreneurs will get to display their capabilities, semiconductors and AI, biodegradables, on new innovations and on bamboo-based products. So I really believe there will be a platform which will allow young students and faculty to work together on a hub and spoke network with other colleges and universities across the Northeast.
শ্ৰীসিন্ধিয়াই ইয়াৰ পাছত ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আয়োজিত এখন সভাত অংশ লৈ ইয়াৰ পৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে ৰাজ্যৰ দুখন ঔদ্যোগিক উদ্যান আৰু আন চাৰিটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ লগতে তেওঁ অসমৰ 55খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰক 465 কোটি টকা প্ৰদানৰ কথা ঘোষণা কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। স্নাতক উত্তীৰ্ণ যুৱক যুৱতীসকলক সকাহ দিয়াৰ উদ্দেশ্যে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ উদ্যোগত কাইলৈ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত এই উপলক্ষে কাইলৈ বিয়লি আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিখন মুকলি কৰিব। অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকিব। এই আঁচনিৰ জৰিয়তে চাকৰিৰ সন্ধানত থকা যুৱক যুৱতীসকলক বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতি আদিৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ এবছৰলৈ প্ৰতিমাহে 2,500 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ শিক্ষানুষ্ঠান অথবা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা 2025 বৰ্ষত স্নাতক উত্তীৰ্ণ যুৱক যুৱতীসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। শিক্ষাৰ্থীসকল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা সংমণ্ডল আজি পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কহৰা সংমণ্ডলৰ প্ৰৱেশদ্বাৰ মিহিমুখত আনুষ্ঠানিকভাৱে সংমণ্ডলটো মুকলি কৰে। এতিয়াৰে পৰা পৰ্যটকসকলে জীপ আৰু হাতী চাফাৰী কৰি উদ্যানখনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি, বুঢ়াপাহাৰ আৰু অগৰাতলী বনাঞ্চলৰ কিছু অংশ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে। সম্প্ৰতি কহৰা বনাঞ্চলৰ মিহিমুখৰ পৰা ডাফলাং হৈ বৰুণটিকালৈ পৰ্যটকে জীপ চাফাৰী কৰিব পাৰিব। বনমন্ত্ৰীগৰাকীয়ে আজি কহৰা বনাঞ্চল মুকলি কৰি এইবাৰ উদ্যানখনলৈ আৰু অধিক পৰ্যটকৰ আগমন হ'ব বুলি আশা প্ৰকাশ কৰে। বিটিচিত বিগত 5 বছৰ শাসন চলোৱা ইউ পি পি এল দলে তৃণমূল পৰ্যায়ৰ পৰা দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে আজি কোকৰাঝাৰৰ পৰা গহপুৰলৈ এটা মটৰচাইকেল সমদল উলিয়ায়। দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে কয় যে সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলটো সুসংগঠিত কৰাৰ উপৰি শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ আন্দোলনক সমৰ্থন কৰি এই সমদল উলিওৱা হৈছে। এই মটৰচাইকেল সমদলৰ জৰিয়তে বি টি আৰত বৰ্তমানৰ 40টা পৰিষদীয় সমষ্টিৰ পৰা 60টা সমষ্টিলৈ বৃদ্ধি, অঞ্চলটোত অবৈধ জুৱা খেল বন্ধ কৰাৰ দাবী জনোৱা হয়। চিৰাং জিলাৰ বৈখুণ গাঁৱৰ কুজিয়া নৈত আজি অঞ্চলটোৰ ৰাইজে বছৰেকীয়া মাছ ধৰা পৰ্ব পালন কৰে। প্ৰতিবছৰে দীপাৱলীৰ পাছতে নৈখনৰ বৈখুণ গাঁৱত থকা জলসম্পদ বিভাগৰ স্লুইচ গেট খুলি দিয়াৰ পাছতে অঞ্চলটোৰ ৰাইজে একেলগ হৈ মাছ ধৰে। এইবেলিও এই পৰম্পৰা ৰক্ষা কৰি সমূহীয়াভাৱে মাছ ধৰা হয়। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে এনেদৰে সমূহীয়া মাছ ধৰা পৰ্বই সকলোৰে মাজত বন্ধুত্ব আৰু ভাতৃত্ববোধৰ এনাজৰি সুদৃঢ় কৰে বুলি বিশ্বাস কৰি অহা হৈছে। নবী মুম্বাইৰ ডঃ ডি ৱাই পাটিল স্পৰ্টছ একাডেমীত অনুষ্ঠিত আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰতে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 293 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। বৰষুণৰ বাবে প্ৰায় দুঘণ্টা পলমকৈ আৰম্ভ হোৱা খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 50 অভাৰত 7টা উইকেট হেৰুৱাই 298 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ শেফালী বাৰ্মাই সৰ্বাধিক 87 ৰাণ কৰে। দীপ্তি শৰ্মাই 58 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। দক্ষিণ আফ্ৰিকাৰ আয়াবংগা খাকাই 3টা উইকেট দখল কৰে। আমালৈ বাতৰি অহা পৰলৈ দক্ষিণ আফ্ৰিকাই 6 অভাৰত 26 ৰাণ কৰি খেলি আছে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই।